প্ৰকাশিত বাক্য বাৰ অধ্যায়। সূৰ্যক পিন্ধা এজনী তিৰোতা আৰু তেওঁৰ শত্ৰু নাগ। পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ'ল। এজনী তিৰোতা দেখা গ'ল, তেওঁ কাপোৰৰ সৈতে সূৰ্যক পিন্ধিছিল, আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল, আৰু তেওঁৰ মূৰত বাৰটা তৰাৰ কিৰীতি পিন্ধিছিল। তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ বেদনাৰে পীড়িত হৈ আতাহ পাৰি আছিল। আৰু স্বৰ্গত আন এটা চিন দেখা গ'ল, চোৱা, তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল। তাৰ সাতটা মূৰ, দহটা ঠিং আৰু মূৰত সাতটা কিৰীতি আছিল। তাৰ নিজে আকাশৰ তৰাবোৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল। পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। তেওঁ লোহাৰ দণ্ডৰে সকলো প্ৰজাতিক শাসন কৰিব। সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল। আৰু সেই তিৰোতা 1260 দিনলৈকে প্ৰতিপালিত হ'বলৈ তেওঁৰ বাবে মূৰ প্ৰান্তৰ ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল সেই ঠাইলৈ পলাই গ'ল। এতিয়া স্বৰ্গত যুদ্ধ হ'ল। মিখাইল আৰু তেওঁৰ দূতসকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে। সেই ড্ৰেগন আৰু তাৰ দূতসকলেও যুদ্ধ কৰিলে, কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে। সেয়েহে স্বৰ্গত সি আৰু তাৰ দূতসকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে। সেই ড্ৰেগন, যি ডিয়াবল আৰু ছয়তান নামেৰে বিখ্যাত, সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায় তাক পৃথিৱীলৈ পেলোৱা হ'ল, আৰু তাৰ দূতসকলকো তাৰ লগতে পেলোৱা হ'ল। তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ, এতিয়া পৰিত্ৰাণ, ভক্তি আৰু ৰাজ্য আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিযুক্তজনাৰ অৰ্থাৎ খ্ৰীষ্টৰ হ'ল। কিয়নো আমাৰ ভাইসকলৰ যি অপবাদকে দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে তাক পেলোৱা হ'ল। তেওঁলোকে মেৰপৰি তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। তেওঁলোকে মৃত্যুপৰ্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভাল পাই নাথাকিল। এইকাৰণে হে স্বৰ্গ আৰু তাত নিবাস কৰাসকল, তোমালোকে আনন্দ কৰা, কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ'ব, কিয়নো ছয়তান তোমালোকৰ তালৈ নামি গ'ল, আৰু তাৰ কাল অলপ হোৱা দেখি সি অতি ক্ৰোধ হৈছে। পাছত সেই ড্ৰেগনে দেখিলে যে তাক পৃথিৱীত পলোৱা হ'ল। ইয়াকে দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক সি তাৰণা কৰিলে, কিন্তু সেই তিৰোতাক মোৰ প্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ'ল। সেই ঠাইত সেই সাপৰ সন্মুখৰ পৰা দূৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হ'ল। পাছত সেই ড্ৰেগনে সেই তিৰোতাক লক্ষ্য কৰি তাৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা জলপ্ৰবাহ বোৱাই দিলে, এনেদৰে বৈ আহিল যাতে তাইক উটুৱাই নিব পাৰে। কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে, নিজৰ মুখ মেলিলে আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে। তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰে সেই লোকসকলৰ সৈতে যুদ্ধ কৰিবলৈ গ'ল। তেতিয়া সেই ড্ৰেগন গৈ সমুদ্ৰ তীৰত থিয় হ'ল।